জিহুচুৱা সোতৰ অধ্যায়। এইদৰে মন চিফইডলৈ দেশ ভাগ কৰা হ'ল, সেয়াই মাখিলৈও এওঁ মনচিৰ জ্যেষ্ঠ পুত্ৰ আৰু গিলিয়দৰ পিতৃ আছিল। মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাছানৰ অঞ্চলবোৰ ভাগ কৰা হ'ল, কিয়নো মাখিৰ এজন যোদ্ধাৰু লোক আছিল। মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ'ল। অবিয়াচক, হেলক, অৰ্চিয়েল, চেখম, হেফৰ আৰু চমিদা, এওঁলোক মনচিৰ পুত্ৰ আছিল আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকৰ নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল। চলফাদৰৰ কোনো পুত্ৰ নাছিল। চলফাদৰ হেফৰৰ পুত্ৰ, হেফৰ গিলিয়দৰ পুত্ৰ, গিলিয়দ মাখিৰ পুত্ৰ আৰু মাখিৰ মনচিৰ পুত্ৰ আছিল। এওঁ কেইজনীমান জীয়েক আছিল। তেওঁ জীয়েকসকলৰ নামবোৰ হ'ল মহলা, নোৱা, হলগা, মিল্কা আৰু তিচ্ছা। তেওঁলোকে ইলিয়াজৰ পুৰোহিত নুনৰ পুত্ৰ জিহুচুৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক'লে, জিহুৱাই মুচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল। তেতিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃ ভাইসকলৰ মাজত উত্তৰাধিকাৰ ভাগ দিলে। তেতিয়া মনচিক জৰ্দনৰ সিপাৰে থকা গিলিয়দ আৰু বাছানত দহ ভাগ দিয়া হ'ল, কিয়নো পুত্ৰ সন্তানসকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ'ল। মনচি সেই সীমা আছেৰৰ পৰা মিক মঠতলৈকে যি ছিকিমৰ পূব দিশে আছিল, পাছত সেই সীমা দক্ষিণ দিশ হৈ অইন টপপুৰ নিবাসীসকলৰ ওচৰলৈকে গ'ল। টপপু অঞ্চল মনচিৰ অধিকাৰত আছিল, যদিও মনচিৰ সীমাত থকা টপপুহ নগৰ ইফৰিমৰ ফৈদৰ অধিকাৰত আছিল। সেই সীমা তললৈ কান্না জুৰিত নামি গ'ল। সেই জুৰিৰ দক্ষিণফালে মনচিৰ নগৰবোৰৰ মাজত থকা সেই নগৰবোৰ ইফৰিমৰ অধিকাৰত আছিল। মনচিৰ সীমা জুৰিৰ উত্তৰফালে আছিল আৰু সমুদ্ৰত শেষ হৈছিল। দক্ষিণফালে থকা অঞ্চল ইফৰিমৰ অধীনত আৰু উত্তৰফালে অঞ্চলটো মনচিৰ অধীনত আছিল। সমুদ্ৰই তাৰ সীমা আছিল। উত্তৰফালে আছেৰত আৰু পূবফালে ইছাখৰত উপনীত হ'ব পৰা ব্যৱস্থা আছিল। ইছাখৰত আৰু আছেৰত বৈতচান আৰু তাৰ গাঁওবোৰ, জিব্লিয়ামৰ সৈতে তাৰ গাঁওবোৰ, দূৰ নিবাসীসকল আৰু তাৰ গাঁওবোৰ, অয়ন দূৰ নিবাসী আৰু তাৰ গাঁওবোৰ, তানক নিবাসী আৰু তাৰ গাঁওবোৰ, আৰু মগিদ্দু নিবাসীসকলৰ সৈতে তাৰ গাঁওবোৰ মনচিৰ অধিকাৰত আছিল। আৰু তৃতীয় নগৰ আছিল নাফেট। তথাপিও মনচিৰ ফৈদে সেই নগৰবোৰক অধিকাৰ কৰিব পৰা নাছিল, কিয়নো কনানিয়া লোকসকলে সেই ঠাইত তেতিয়াও বাস কৰি আছিল। পাছত ইজৰাইলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানিয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰিলে। তেতিয়া যোচেফৰ বংশই জিহুচুৱাৰ আগত নিবেদন কৰি ক'লে, আপুনি কিয় আমাক কেৱল এই ঠাই এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ'বলৈ দিলে, যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে জিহুৱাই আমাক আশীৰ্বাদ কৰি আছে? তেতিয়া জিহুচুৱাই তেওঁলোকক ক'লে, আপোনালোকৰ সংখ্যা যদি বেছি তেনেহ'লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ পৰজীয়া আৰু ৰফাৰিয়াসকলৰ অঞ্চলটোৰ গছ গছনি কাটি নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওক। আপোনালোকে এইদৰে কৰক, কিয়নো ইফৰিম পৰ্বত আপোনালোকৰ বাবে অতি সৰু। তাতে যোচেফৰ সন্তানসকলে ক'লে, পৰ্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানিয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈচান আৰু জিজিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে। তেতিয়া যীহোশুৱাই যোচেফৰ বংশক অৰ্থাৎ ইফ্ৰাইম আৰু মনাছেক ক'লে, আপোনালোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক, আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়, পৰ্বতীয়া দেশটোও আপোনালোকৰ হ'ব। যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওক। যদিও কনানিয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক হেদি পঠিয়াই আঁতৰ কৰিব পাৰিব।